নেৰেশ্যন পাৰ্বতীপ্ৰসাদৰ ভাষা জাতে পাতে ঘৰুৱা। তেওঁৰ গীতত পাহাৰ ভৈয়াম গাঁও ভূঁই পথাৰ সমাৰৰ চিনাকি ছবিখন সহজেই জিলিকি উঠে। কেঁচা মাটিৰ সুগন্ধ মলমলায়, গৰখীয়াৰ মিঠা বাঁহীৰ সুৰ তেওঁৰ কাপত অমৰ হয়। ই লাৰ্ণিং মনত ৰাখিব, বিপদজনক পদাৰ্থৰ হানিকাৰক প্ৰভাৱ সেই পদাৰ্থবিধৰ গুণধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ ভিতৰত আছে ইয়াৰ বিষময়তা, ই দুৰ্ঘটনাবশতঃ পৰিৱেশত বিয়পি পৰে নে নপৰে, ছাতি মাৰি বিয়পি পৰে নে বৈ আহি বিয়পি পৰে, আৰু তেওঁ ইয়াৰ প্ৰতি কিমান সংবেদনশীল তাৰ ওপৰতো ইয়াৰ প্ৰভাৱ নিৰ্ভৰ কৰে। অধিক জানিবৰ বাবে লিংককেইটাৰ ওপৰত ক্লিক কৰক। কমাৰ্চিয়েল